লোকেলিখা হব বার্তা পাঁচ অধ্যায়। আচৰিত ৰূপে অনেক মাছ ধৰা। এদিন যীশু গিনেছৰত হ্ৰদৰ পাৰত থিয় হৈ আছিল আৰু বহু লোকে তেওঁক চাৰিওফালে বেৰি ধৰি ঈশ্বৰৰ বাক্য শুনি আছিল। এনে সময়তে তেওঁ দেখিলে হ্ৰদৰ দাঁতে দুখন নাও ৰৈ আছে আৰু মাছমৰীয়াসকলে নাও দুখনৰ পৰা নামি জাল ধুই আছে। তাৰে এখন নাৱত যীশু উঠিল। সেই নাওখন চিমুনৰ আছিল। যীশুৱে তেওঁক নাওখন বামৰ পৰা অলপ দূৰৈত লৈ যাবৰ বাবে ক'লে। তাৰ পাছত তেওঁ নাৱত বহিল আৰু তাৰ পৰাই লোকসকলক শিক্ষা দিব ধৰিলে। তেওঁৰ কথা শেষ হোৱাত চিমুনক ক'লে, এতিয়া দ পানীলৈ নাওখন লৈ ব'লা আৰু তাত মাছ ধৰাৰ কাৰণে তোমালোকৰ জাল পেলোৱা। চিমুনে উত্তৰ দি ক'লে, হে মহাশয়, আমি উৰে ৰাতি পৰিশ্ৰম কৰি একো নাপালোঁ, তথাপি আপোনাৰ কথাত মই জাল পেলাম। পাছত তেওঁলোকে তাত জাল পেলাওঁতে প্ৰচুৰ মাছ জালত লাগিল আৰু তেওঁলোকৰ জাল ফাটিবলৈ ধৰিলে। তেতিয়া তেওঁলোকে সহায়ৰ কাৰণে আন নাৱত থকা সংগীসকলক হাত বাউল দি মাতিলে আৰু সংগীসকলে আহি দুয়োখন নাৱত ইমান মাছ ভৰালে যে নাও ডুবুডুবু হ'ল। ইয়াকে দেখি চিমুন পিতৰে যীশুৰ চৰণত পৰি ক'লে, প্ৰভু, মই এজন পাপী মানুহ, আপুনি মোৰ ওচৰৰ পৰা আঁতৰি যাওক। ইমানবোৰ মাছ দেখি চিমুন আৰু তেওঁৰ লগৰ মাছ ধৰোঁতে একেলগে থকা লোকসকল অবাক হৈ গ'ল। চিমুনৰ ব্যৱসায়ৰ সংগী শিৱদিয়ৰ পুতেক জাকুব আৰু যিহনেও আচৰিত হ'ল। এতিয়া যীশুৱে চিমুনক ক'লে, ভয় নকৰিবা, এতিয়াৰে পৰা তুমি মনুষ্য ধৰিবা। পাছে তেওঁলোকে নাওকেইখন বামলৈ আনি সকলো ত্যাগ কৰি যীশুৰ অনুগামী হ'ল। যীশুৱে দুজন ৰোগীক সুস্থ কৰা। এবাৰ যীশু অন্য এখন নগৰত আছিল। তাত সৰ্বশৰীৰ কুষ্ঠ ৰোগেৰে ভৰা এজন মানুহে যীশুক দেখি উবৰি হৈ পৰিল আৰু মিনতি কৰি তেওঁক ক'লে, প্ৰভু, আপুনি যদি ইচ্ছা কৰে তেনেহ'লে মোক সুচী কৰিব পাৰে। তেতিয়া যীশুৱে হাত মেলি তেওঁক চুই ক'লে, মই এতিয়াই ইচ্ছা কৰিছো, তুমি সুচী হোৱা। আৰু তেতিয়াই তেওঁৰ শৰীৰৰ পৰা কুষ্ঠ ৰোগ আঁতৰিল। তাৰপাছত যীশুৱে তেওঁক এই আদেশ দিলে, এই কথা কাকো নক'বা, কিন্তু যোৱা পুৰোহিতৰ ওচৰত নিজকে দেখুৱাগৈ আৰু লোকসকলৰ আগত সাক্ষ্য হ'বলৈ সুচী হোৱাৰ কাৰণে মুচিৰ নিৰ্দেশ অনুসৰি বলি উৎসৰ্গ কৰাগৈ। তথাপি যীশুৰ বিষয়ে নানা খবৰ অধিক ৰূপত বিয়পি গ'ল আৰু তেওঁৰ কথা শুনিবলৈ আৰু ৰোগৰ পৰা সুস্থ হ'বৰ বাবে বহু লোকে তেওঁৰ ওচৰলৈ আহি ভিৰ কৰিব ধৰিলে। কিন্তু যীশুৱে প্ৰায়ে আঁতৰি গৈ নিজৰ ঠাইত প্ৰাৰ্থনা কৰি আছিল। এদিন তেওঁ শিক্ষা দি থকা সময়ত কেইজনমান ফৰিচী আৰু প্ৰধান অধ্যাপক তাত বহি আছিল। তেওঁলোকে গালিল আৰু যিহুদা অঞ্চলৰ বিভিন্ন গাঁও আৰু জেৰুচালেম নগৰৰ পৰাও আহিছিল। ৰোগী সুস্থ কৰিবলৈ প্ৰভুৰ শক্তি যীশুৰ লগত আছিল। তেনে সময়তে কেইজনমান মানুহে এজন পক্ষাঘাতগ্ৰস্ত ব্যক্তিক শয্যাৰে সৈতে কঢ়িয়াই আনিলে। তেওঁলোকে ৰোগীজনক যীশুৰ সন্মুখত থবলৈ ইচ্ছা কৰি ভিতৰত আনিবৰ বাবে চেষ্টা কৰিছিল, কিন্তু লোকসকলৰ ভিৰৰ কাৰণে ভিতৰলৈ যাবৰ বাবে বাট নাপালে। সেইকাৰণে তেওঁলোকে ঘৰৰ ওপৰত উঠি চালি আঁতৰাই শয্যাৰ সৈতে ৰোগীজনক লোকসকলৰ মাজত থকা যীশুৰ সন্মুখতে একেবাৰে নমাই দিলে। তেওঁলোকৰ বিশ্বাস দেখি যীশুৱে ক'লে, ভাই, তোমাৰ পাপ ক্ষমা কৰা হ'ল। তাতে বিধানৰ অধ্যাপক আৰু ফৰিচীসকলে এই আলোচনা কৰিবলৈ ধৰিলে, ঈশ্বৰক নিন্দা কৰি কথা কোৱা এইজন কোন হয়? একমাত্ৰ ঈশ্বৰৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব পাৰে? কিন্তু যীশুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক'লে, আপোনালোকে মনলৈ কিয় এই প্ৰশ্ন আনিছে? কোনটো ক'বলৈ সহজ, তোমাৰ পাপ ক্ষমা কৰা হ'ল নে তুমি উঠি খোজকাঢ়ি ফুৰা? কিন্তু আপোনালোকে যেন জানিব পাৰে যে পৃথিৱীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ ক্ষমতা আছে। সেয়ে তেওঁ পক্ষাঘাত ৰোগীজনক ক'লে, মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা। লগে লগে সকলোৰে সন্মুখত মানুহজন থিয় হ'ল আৰু যি শয্যাৰ ওপৰত তেওঁ শুই আছিল সেই শয্যা তুলি লৈ ঈশ্বৰৰ প্ৰশংসা কৰি নিজৰ ঘৰলৈ উলটি গ'ল। তাতে সকলো লোক আচৰিত হ'ল আৰু ভয়েৰে ঈশ্বৰৰ স্তুতি কৰি ক'লে, আজি আমি আশ্চৰ্যজনক ঘটনা দেখিলোঁ। যীশুৱে লেবীক আহ্বান কৰা। এই ঘটনাৰ পাছত যীশু তাৰ পৰা বাহিৰ ওলাই গ'ল আৰু কৰ আদায় কৰা ঠাইত লেবী নামৰ এজন কৰ সংগ্ৰহ কৰি থকা দেখি তেওঁক ক'লে, মোৰ পাছে পাছে আহা। তাতে লেবী উঠিল আৰু সকলো এৰি যীশুৰ অনুগামী হ'ল। তাৰ পাছত লেবীয়ে নিজৰ ঘৰত যীশুৰ কাৰণে এক বৰ ভোজ পাতিলে। তেওঁলোকৰ লগত অনেক কৰ সংগ্ৰহ আৰু আন আন কিছুমান লোকো ভোজমেজত বহিছিল আৰু খাইছিল। তেতিয়া ফৰিচী আৰু তেওঁলোকৰ বিধানৰ অধ্যাপকসকলে যীশুৰ শিষ্যসকলৰ ওচৰত অভিযোগ কৰি ক'লে, তোমালোকে কিয় কৰ সংগ্ৰহ আৰু পাপী লোকৰ সৈতে ভোজন পান কৰা? তেতিয়া যীশুৱে উত্তৰ দি ক'লে, নিৰোগী মানুহৰ বেজত সকাম নাই, কিন্তু ৰোগীৰহে আছে। মই ধাৰ্মিকজনক নহয়, কিন্তু মন পালটন কৰিবলৈ পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিলোঁ। তেওঁলোকে যীশুক ক'লে, জোহনৰ শিষ্যসকলে প্ৰায়ে প্ৰাৰ্থনা কৰে আৰু লঘোণ দিয়ে। ফৰিচীসকলৰ অনুগামীসকলেও সেইদৰে কৰে। কিন্তু আপোনাৰ শিষ্যসকলে সকলো সময়তে ভোজন পান কৰে। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, দৰা লগত থাকোঁতে বৰজাতিসকলক জানো কোনোৱে উপবাস ৰাখিব পাৰে? কিন্তু এনেদিন আহিব তেতিয়া তেওঁলোকৰ ওচৰৰ পৰা দৰাক লৈ যোৱা হ'ব আৰু সেই দিনবোৰত তেওঁলোকেও লঘোণ দিব। তেতিয়া যীশুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক'লে, নতুন বস্ত্ৰৰ পৰা এডোখৰ ফালি লৈ কোনেও পুৰণি বস্ত্ৰত টাপলি নামাৰে। যদি কোনোবাই সেইদৰে কৰে তেনেহ'লে তেওঁ নতুন বস্ত্ৰখন ফালিব, তাৰোপৰি নতুন বস্ত্ৰৰ পৰা ওলোৱা কাপোৰৰ টুকুৰা দুখৰ পুৰণি বস্ত্ৰৰ কাপোৰখনৰ লগত নিমিলিব। পুৰণি ছালৰ মুঠত কোনেও নতুন দ্ৰাক্ষাৰস নথয়, হ'লে নতুন ৰসে সেই মুত ফালি পেলাব, তাতে ৰসেও পৰি যাব আৰু মুতটো নষ্ট হ'ব। নতুন দ্ৰাক্ষাৰস নতুন ছালৰ মুঠাত ৰখা উচিত। পুৰণি দ্ৰাক্ষাৰস পান কৰাৰ পাছত কোনেও নতুন ৰস পান কৰিবলৈ নিবিচাৰে, কিয়নো তেওঁ কয় পুৰণিটোৱে ভাল।